Hello.
Well.
বউটা কক
Well.
অ বউটা কক এই শুই গৈছিল, গা বেয়া আছিল কক।
Well.
মই অংকুর কৈছো কক।
গেলা অংকুর মাক্স দে, ও ফোনটো উঠাই কবি, ও হেল হে তোরক।
অ নমস্কার বউটা,
গেলা লড়াই হেৰি কি আমার আমার কল্পনা খাব কচোন। কল্পনা
কল্পনা কি
কল্পনা জনী যে আছে যে, কল্পনা আশীর্বাদৰ 3 নম্বৰ ফ্লোৰত থাকে নহয়। কল্পনা
কত থাকে? কত
এ আশীর্বাদ যে তহঁতৰ এই তই যত পালৱানী কৰি থাক যে হেৰি এখন জিমখানাৰ কাষৰটো, জিমৰ কাষৰটো, কাষৰ ঘৰটো যে কল্পনা, কল্পনা আৰু এইটো কি নীৰেণ শৰ্মা, নীৰেণ শৰ্মাৰ ঘৈণীয়েক কল্পনা, ছোৱালীজনী বিয়া, ছোৱালীজনী বিয়া দিছে নহয় এটা কাশ্মীৰীৰ লগত, লৰাটো কোনোবা এটা গীটাৰ বুজাই বহি আছে বাংগালোৰত। কল্পনা খবৰটো কচোন। কোনটো জিমত যা? জিম কোনটো তোৰ?
স্কালপেন স্কোৱাড।
মই চাৰ্চ কৰোচোন ৰ, কোনটো আছিলে? আগতে কৈছ তই ভৰলুমুখত থাক, এতিয়া কৈছ যে জু তিনিআলি থাক। তই আগতে ভৰলুমুখৰ পৰা কথা পাতিছিলি নহয়?
নহয় দেউতা, আপুনি বেলেগ কাৰোবাক ফোন কৰিছিলে তেতিয়াহ'লে।
ঠিক আছে, যা শুন, জু তিনিআলি, শুন, জু তিনিআলি মই খেলটো কৈ দিওঁ। জু তিনিআলি এটা কৃষ্ণ কাঞ্চন ৰোড আছে, কৃষ্ণ কাঞ্চন গলিটো জানা, চিনি পাৱ?
চিনি পোৱা নাই, আছে কওক।
তাৰ পৰা প্ৰথমটো দুটা, প্ৰথমে সন্মুখে দুটা, আজিকালি বিল্ডিঙে বিল্ডিং, তাতে 3-4 নম্বৰ প্লট, 4 নে 5 নম্বৰ প্লটটোত আছিলে হেৰি, এইটো কি বৰুৱা, জগদীশ বৰুৱা, জগদীশ বৰুৱা মৰিলে, চিফ ইঞ্জিনিয়াৰ আছিলে। তাৰ ঘৈণীয়েক আছে নাই নাজানো, তাৰ ডাঙৰজনী ছোৱালী দেখিবলৈ বৰ বেয়া, লিপি শিল্পী আৰু বুনা, বুনা বুনাটো যিয়ে আছে নাজানো, হেৰিটো মৰিলে আমাৰ, তাতকে তাৰ ককাই, দুজনী ছোৱালী, দুটা লৰা, তাৰ সন্মুখে সন্মুখে এটা ঘৰ আছিলে, তাত তাৰ ছোৱালীজনী বিয়া হৈছে কাৰ জানে, আমেৰিকাত থকা প্ৰবাল তহবিলদাৰৰ লগত বিয়া হৈছে, প্ৰবাল তহবিলদাৰৰ লগত।
আচ্ছা,
প্ৰবাল তহবিলদাৰৰ ঘৈণীয়েকজনীৰ নামটো হল কি নাম আছিল, প্ৰবীণা, 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 সেইটো গলিতে, গলিৰ পৰা প্ৰবালৰ লগত বিয়া হৈছে। আৰু তাৰ আগলৈ যদি যাওঁ, তাতে আছিলে তহঁতৰ হেৰি, এইটো কি কয়, এই ভাস্কৰ বিদ্যাপীঠৰ এটা অংকৰ মাষ্টৰ আছিলে, সি মই তাতে যাই টিউচন কৰিছিলো। সেইটো ৰেকৰ্ড হৈ আছে দেই কেলা, এইটো মই পঠাই থম কেলা, এই বুজিছ, লাউৰা কেলা, মই সকলো, মোৰ, মই যাৰ লগত কথা পাতো সকলো পাব্লিক কেলা। তাৰ নাম আছিলে কি জানে, সি দল দল লৰা ছোৱালী আনি ৰাতিপুৱা, ৰাতিপুৱা 6টা বজাৰ পৰা, সি 6টাৰ পৰা 8টালৈ 2 ঘণ্টা, আৰু 8টাৰ পৰা নহয়, 6টাৰ পৰা 1.5 ঘণ্টা 1.5 ঘণ্টা 2টা ক্লাছ লয়, প্ৰথম ক্লাছ আৰু দ্বিতীয় ক্লাছ। প্ৰথম ক্লাছটো অলপ কম পইচা লয়, দ্বিতীয় ক্লাছটো অলপ বেছি, কিবা এটা লয় আৰু সি, বুজিছে নাই, সি অংক শিকায়।
আচ্ছা,
আত্মাবিলাক আনো আৰু আত্মাবিলাক পঠাই দিওঁ কেলা। এইখন তহঁতে 4D মুভি দেখুৱাই আছো, 4D মুভি, ইয়াতে এটাই কথা কবলৈ গৈ আছো, তহঁতে নিজকে গম পা, তহঁতে কোন হয় কেলা। তহঁতে নিজে কোন গম পা কেলা, গম যদি নাপাও যা তহঁতৰ 8 বিলিয়ন আছে নহয় লৰা মাইনাছ ওৱান, তহঁতে গোটেই 8 বিলিয়নৰ 999,999,999 তহঁতে ওপৰলৈ যাবি স্বৰ্গ বা ইয়াতে থাকিবি মৰ্ত আৰু তললৈ যাবি পাতালত, তহঁতৰ ইয়াৰ পৰা মুক্তি নাই গেলা,
ইয়াতে ঘূৰি ফুৰি থাকিম,
থাকিবই লাগিব। যেতিয়ালৈকে গম নাপাও গেলা তহঁতে নিজে কোন হয় বুজিলি,
ভালে কৈছে,
এইটো মোৰ খেলা, মই এইটো খেলা খেলা, কিন্তু মাজে সময় মই আহিব লাগে ইয়াতে জান নাজানা, মাজে সময় তহঁতৰ শ্ৰীকৃষ্ণটো শ্ৰীকৃষ্ণটো নাৰায়ণটো মাজে সময়ে পঠাই দিওঁ চিধা কৰিব, কাৰণ সি যেতিয়া নোৱাৰা হৈ যায় তেতিয়া মই আহো, কাৰণ বেলেঞ্চটো ইমবেলেঞ্চ হৈ যায় নহয়, স্বৰ্গ খালী পাতাল খালী মৰ্তৰ ওপৰত 1,000,000,000,000 আত্মা আহি গৈছে, গতিকে মই এইখিনি স্প্ৰেড কৰি আকৌ 33 সেইপিনে 33 সেইপিনে 33 ইয়াতে কৰিব লাগিব নালাগে, সেইকাৰণে মই আহিছো, যোনে মোৰ কথা শুনিব সি স্বৰ্গত যাব, যোনে মোৰ কথা শুনিব আৰু নুশুনিব ইয়াতে থাকিব, আৰু যোনে মোৰ কথা একেবাৰে নুশুনিব তাক মই একেবাৰে তলত পঠাই থৈ দিম।
মই শুই আছিলো তেতিয়া আপুনি ফোন কৰোঁতে গম নাপালো,
তহঁতে শুয়ে তাক লৰা মাক সুধে, মই ইয়াতে আহিছো, মই আছিলো, মই আছো, মই সদায় থাকিম, বুজিছা, এতিয়া তই কত যাব যাব ইচ্ছা আছে, স্বৰ্গত যাব মন আছে বঢ়িয়াকে যাই থাক, তাতে বহুত সুখ, ইয়াতে দুখ আৰু সুখ, আৰু তলত দুখেই দুখ, কাৰণ তাতে চন্দ্ৰ সূৰ্য দেখা নাপাওঁ কেলা পোহৰ দেখা নাপাওঁ ভাল, বুজি পাইছা, তাতে চন্দ্ৰৰ সূৰ্য পাতালত গলে চন্দ্ৰ সূৰ্য দেখা নাপাওঁ, ইয়াতে দেখা পাবি, ইয়াতে মই অলপ চলপ সুখ আৰু অলপ চলপ দুখ দি দিওঁ, চন্দ্ৰটো যে চন্দ্ৰই ফুটি দিয়ে আৰু সূৰ্যই তাপ দিয়ে ফুটিয়ে দিয়ে, মাজে সময়ে দুখো দিয়ে হয় নাই, গৰমত দুখ লাগি
যায়
আৰু একেবাৰে বৰফ পৰিলে ঠাণ্ডাত কঁপি যাওঁ, আৰু তাৰ পৰা যদি চন্দ্ৰটো বেছিকে পূৰ্ণিমা হৈ যায় তেতিয়া বৰফবিলাক আকৌ টান হৈ যায় আৰু বেছি ঠাণ্ডা হৈ যায়, তাকে বুজ এইখন মোৰ খেলা, তিন লোক নাট হুমে, তিনটা লোকৰ নাট হয় মই বাল লাউৰা,
ত্ৰিলোকী আপুনি
তহঁতে মোক চিনিয়ে নাপাইছিলে, মই বল আৰু না মোৰ যে ধুন্দ মাত, তহঁতক ট্ৰেইলাৰ এখন দেখাই দিছো নহয় কেলা, 2014ৰ পৰা তামাম ট্ৰেইলাৰ এখন দেখাই দিছো নহয় কেলা, তহঁতৰ জগতৰ টেলিভিশ্যন ষ্টেচনত কেলা 820টা এপিচড কেলা, এইটো 821নম্বৰ এপিচডটো চাই লওঁ কেলা কেনেকুৱা লাগে, মই তহঁতৰ আমেৰিকা ভাগি পেলাম, তহঁতৰ চিলভাৰ পইচা হৈ যাব, তহঁতৰ সকলো ধ্বংস কেলা,
এভ্ৰিথিং
দেন ইউ গনা চাক মাই ফাকিং কাক, ৰাইট,
ইয়েছ বৰ্তা,
অলৰাইট, বাই,
ঠিক আছে বৰ্তা, আপুনি শুই যাওক, মইও শু, গুড নাইট।